এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল চৰকাৰে মহিলাৰ বাবে আসন সংৰক্ষণৰ পথত দেখা দিয়া সকলো বাধা দূৰ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ আশ্বাস আইন অনুসৰি বৃদ্ধাশ্ৰম স্থাপন কৰাত ব্যৰ্থ হোৱা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশক স্পষ্টীকৰণ দিয়াৰ নিৰ্দেশ সাদিনীয়া ৰঙালী বিহুৰ আজি ষষ্ঠ দিনটো ৰাজ্যত চেনেহী বিহু বা জীয়ৰী বিহু হিচাপে পালন চিৰাং জিলাৰ ৰুণীখাটাত শুকুৰবাৰে সংঘটিত হিংসাম্মক ঘটনাৰ পাছত অঞ্চলটোৰ পৰিস্থিতি ক্ৰমাতোন্নত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 10 ৰাণত জয়লাভ বৰ্তমান চৰকাৰে মহিলাৰ বাবে আসন সংৰক্ষণৰ পথত দেখা দিয়া সকলো বাধা দূৰ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিগৰাকী মহিলাক আশ্বাস দিছে প্ৰধানমন্ত্ৰীয়ে যোৱা নিশা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত কয় যে মহিলাৰ বাবে আসন সংৰক্ষণৰ বিৰোধিতা কৰা দলসমূহে সংসদ আৰু বিধানসভাত মহিলাসকলৰ বৰ্ধিত অংশগ্ৰহণ প্ৰতিহত কৰিব নোৱাৰে তেওঁ কয় যে বিজেপি আৰু এন ডি এ চৰকাৰ মহিলা সবলীকৰণৰ সংকল্পত অটল হৈ আছে নাৰী শক্তি বন্ধন অধিনিয়মৰ সৈতে জড়িত বিধেয়ককেইখন সদনত গৃহীত হোৱাৰ বাবে প্ৰয়োজনীয় 66% ভোট লাভ কৰাত চৰকাৰ ব্যৰ্থ হৈছে যদিও তেওঁলোকৰ সৈতে দেশৰ 100% মহিলাৰ আশীৰ্বাদ আছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে ঐকান্তিক প্ৰয়াস সত্বেও বিধেয়কখন গৃহীত কৰাত ব্যৰ্থ হোৱাৰ বাবে সকলো মাতৃ ভগ্নীৰ ওচৰত ক্ষমা বিচাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একাংশ ব্যক্তিয়ে দলকে সকলো বুলি গণ্য কৰিলে মহিলাৰ সবলীকৰণ আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত ব্যাঘাত জন্মে তেওঁ কয় যে মহিলাৰ স্বাৰ্থৰ সৈতে জড়িত এই বিধেয়ককেইখন সদনত গৃহীত নোহোৱাত কংগ্ৰেছ ডি এম কে এছ পি আৰু টি এম চিৰ সাংসদসকলে যিদৰে হাত চাপৰি বজাইছিল আৰু মহিলাসকলক অধিকাৰৰ পৰা বঞ্চিত কৰি আনন্দ প্ৰকাশ কৰিছিল সেয়া সঁচাকৈয়ে বেদনাদায়ক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ এই আচৰণক মহিলাৰ মৰ্যাদা আৰু আত্মসন্মানৰ ওপৰত আঘাত বুলি অভিহিত কৰে নাৰী শক্তি বন্ধন অধিনিয়ম সময়ৰ আহ্বান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া উত্তৰ দক্ষিণ পূব পশ্চিমসহ দেশৰ সকলো অঞ্চলত মহিলাসকলৰ সন্তুলিত সবলীকৰণ সুনিশ্চিত কৰাৰ প্ৰয়াস আছিল তেওঁ কয় যে সংসদত আনুপাতিক প্ৰতিনিধিত্ব বৃদ্ধি কৰি সৰু বৰ প্ৰতিখন ৰাজ্যৰ কণ্ঠ সবল কৰাৰ উদ্দেশ্যে বিধেয়ককেইখন যুগুত কৰা হৈছিল যদিও কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে এই ঐকান্তিক প্ৰচেষ্টা মুখীমুখী কৰিলে
उनसे मैं दो टूक कहूंगा ये लोग नारी शक्ति को फॉर ग्रांटेड ले रहे हैं वो ये भूल रहे हैं कि 21वीं सदी की नारी देश की हर घटना पर नजर रख रही है वो उनकी मंशा भांप रही है और सच्चाई भी भली भांति जान चुकी है इसलिए মহিলা আৰক্ষণ বিৰোধ কৰকে জো পাপ বিপক্ষ নে কিয়া হে ইসকি উনে সজা জৰুৰ মিলেগি
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে পৰহি সদনত নাৰী শক্তি বন্ধন অধিনিয়মৰ বিৰোধিতা কৰা দলসমূহে প্ৰকৃততে মহিলাসকলৰ শক্তিক অৱজ্ঞা কৰিছে শ্ৰীমোদীয়ে কয় যে কংগ্ৰেছে সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াই কেইখন ৰাজ্যৰ ক্ষতি কৰিব বুলি অপপ্ৰচাৰ চলাইছিল যদিও চৰকাৰে প্ৰথমৰে পৰা কোনো ৰাজ্যৰ অংশীদাৰিত্ব কম নহয় আৰু ৰাজ্যসমূহৰ আসন আনুপাতিকভাৱে বাঢ়িব বুলি স্পষ্ট কৰি দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে 2007 চনৰ অভিভাৱক আৰু জ্যেষ্ঠ নাগৰিকৰ কল্যাণ আইন অনুসৰি বৃদ্ধাশ্ৰম স্থাপন কৰাত ব্যৰ্থ হোৱা সন্দৰ্ভত অসম নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ পৰা স্পষ্টীকৰণৰ নিৰ্দেশ দিছে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ আদালতে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা জাৰি কৰিছে আবেদনখনৰ অভিযোগ অনুসৰি 4খন ৰাজ্যই 2007 চনৰ অভিভাৱক আৰু জ্যেষ্ঠ নাগৰিকৰ কল্যাণ আইন অনুসৰি বৃদ্ধাশ্ৰম স্থাপন তথা পৰিচালনা কৰিব পৰা নাই সাদিনীয়া ৰঙালী বিহুৰ আজি ষষ্ঠ দিনটো ৰাজ্যত চেনেহী বিহু বা জীয়াৰী বিহু হিচাপে পালন কৰা হৈছে নাঙল বিহুৰ পাছদিনা অৰ্থাৎ 5 বহাগত আয়োজন কৰা চেনেহী বিহু বা জীয়ৰী বিহুত বিবাহিত জীয়াৰীসকলে মাতৃগৃহলৈ যোৱাৰ পৰম্পৰা আছে সেয়েহে এই বিহুক জীয়ৰী বা চেনেহী বিহু বুলি কোৱা হয় অসমীয়া সংস্কৃতিত সাত বিহুৰ অন্যতম এই চেনেহী বিহুৰ বিশেষ গুৰুত্ব আছে বাক্সা জিলাত এই বিহুৰ পৰম্পৰাৰ বিষয়ে আমাক জনাইছে জিলাখনৰ আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে
অসমীয়াৰ বাপতি শাসন ৰঙালী বিহুৰ আজি জীয়ৰী অথবা চেনেহী বিহু। আজিৰ দিনটোত বিয়া দিয়া জীয়ৰী অথবা ছোৱালীসকলে মাক দেউতাক নাইবা পিতৃ পৰিয়ালৰ জ্যেষ্ঠজনক সেৱা ল'বলৈ স্বামী গৃহৰ পৰা পিতৃগৃহলৈ আহি পৰিয়ালৰ সৈতে এসাজ খাই আনন্দ উৎসাহেৰে ৰঙালী বিহু পালন কৰি অহা প্ৰথা বাক্সা জিলাতো বিদ্যমান হৈ আহিছে। জীয়ৰীসকলে পিতৃগৃহৰ পৰা সকলোৰে মৰম চেনেহ লাভ কৰি ৰঙালী বিহুৰ আনন্দ উপভোগ কৰে, হেতুকে বাক্সা জিলাতো ইয়াক পৰম্পৰাগতভাৱে চেনেহী বিহু হিচাপে পালন কৰি অহা হয় আৰু পিতৃগৃহৰ লগত জীয়ৰীসকলৰ আত্মীয়তাৰ বান্ধন সুদৃঢ় কৰাৰ এক মাধ্যম হিচাপে গণ্য হৈ আহিছে। আনহাতে অসমীয়া লোক সংস্কৃতি বৰপথাৰখনত অৰিহণা আগবঢ়াই যোৱা নামনি অসমৰ এক উল্লেখযোগ্য লোক উৎসৱ দহৰপুৰা উৎসৱৰ আজি বাক্সা জিলাতো এক উখল মাখল পৰিৱেশৰ মাজেৰে সামৰণি পৰিব। উল্লেখযোগ্য যে গাঁৱৰ চেমনীয়াসকলে দহৰ গোসাঁইক ঢল তাল বৰকা শংখ আদি মাংগলিক বাদ্য বজাই বজাই প্ৰীত পৰিয়ালে পৰিয়ালে নি বছৰটিৰ মংগল কামনাৰে আশীৰ্বাদ দি যায়। অৱশ্যে কিছুমান পৰিয়ালে এই গোসাঁই দহৰক সেৱা লোৱাৰ পিছত কিবা বিশেষ ফল লাভ কৰিলে প্ৰতি বছৰে গোসাঁই দহৰক বান্ধি শুদ্ধ মনেৰে এখন শৰাই আগবঢ়োৱা প্ৰথাও বিদ্যমান হৈ আহিছে।
আজি বিশ্ব যকৃত দিবস। এই বছৰৰ এই দিৱসৰ মূল বাণী হ'ল সু অভ্যাস শক্তিশালী যকৃত। দৈনন্দিন সু অভ্যাসৰ জৰিয়তে যকৃত শক্তিশালী তথা ৰোগমুক্ত কৰি ৰখাই এই দিৱসৰ তাৎপৰ্য। সুষম খাদ্য গ্ৰহণ, নিয়মিত ব্যায়াম, সুৰাপান বৰ্জন আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ দ্বাৰা যকৃত সুস্থ কৰি ৰাখিব পাৰি। প্ৰতিবছৰে যকৃতজনিত ৰোগত বছৰি 20 লাখ লোকৰ মৃত্যু হয় বুলি এটা সমীক্ষাত প্ৰকাশ পাইছে। সেয়েহে এই বিষয়ত জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে আজিৰ দিনটোত বিশ্ব যকৃত দিৱস পালন কৰি অহা হৈছে। চিৰাং জিলাৰ ৰুণিখাটাত শুকুৰবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পাছত অঞ্চলটোৰ পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে। অৱশ্যে অঞ্চলটোত এতিয়া কটকটীয়া সুৰক্ষা ব্যৱস্থা বলবৎ হৈ আছে। ৰুণিখাটাত আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে দ্ৰুত কাৰ্যবাহিনী দল আৰু 4খন জিলাৰ পৰা অনা আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছে। উৰা বাতৰি আৰু উচতনিমূলক বাৰ্তাৰ প্ৰসাৰ ৰোধ কৰাৰ বাবে অঞ্চলটোত এতিয়াও মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে শুকুৰবাৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ইতিমধ্যে 19 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনাই চৰকাৰী বাহনত অগ্নিসংযোগ আৰু ৰাজহুৱা সম্পত্তি ধবংস কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ কালি কয় যে আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে আৰু ঘটনাৰ সৈতে জড়িত কোনো দুষ্কৃতিকাৰী খাৰি যাবলৈ দিয়া নহয়। ইপিনে বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কালি হিংসা প্ৰভাৱিত অঞ্চলটো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে এনেধৰণৰ ঘটনা সহ্য কৰা নহ'ব আৰু ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দুই এজনৰ বাবে এটা সম্প্ৰদায়ক দোষী সাব্যস্ত কৰিব পৰা নাযায় বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে ৰুণিখাটাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰাৰ অভিযোগত বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কেইবাজনো লোকক আটক কৰি অনা ঘটনাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আটক কৰা লোকসকলক মোকলাই দিয়াৰ দাবীৰে একাংশ লোক বন বিভাগৰ কাৰ্যালয়ত সমবেত হৈ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি বন বিভাগৰ লোকে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোতে কেইবাগৰাকীও মহিলা কম বেছি পৰিমাণে আহত হয়। ইয়াৰ পাছতে প্ৰতিবাদকাৰীসকল অধিক উত্তেজিত হৈ কাৰ্যালয়ৰ চৰকাৰী গাড়ীৰ লগতে কৰ্মচাৰীৰ গাড়ীটো অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীসকলে ইয়াতে ক্ষান্ত নাথাকি 127 নম্বৰ ভাৰত ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিব লগা হয়। হজ যাত্ৰাৰ উদ্দেশ্যে কালি ডিব্ৰুগড় জিলাৰ 39 গৰাকী হজ যাত্ৰী গুৱাহাটীলৈ ৰাওনা হয়। গুৱাহাটীৰ পৰা এওঁলোক বিমানযোগে পোনে পোনে হজ যাত্ৰাৰ বাবে ৰাওনা হ'ব। 39 গৰাকী হজ যাত্ৰীৰ ভিতৰত 23 গৰাকী পুৰুষ আৰু 16 গৰাকী মহিলা আছে। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত হজ যাত্ৰীসকলক আত্মীয় স্বজন আৰু শুভকাংক্ষীসকলে হজ যাত্ৰাৰ বাবে শুভেচ্ছা জনায়। ৰেল ষ্টেচনত হজ যাত্ৰীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে চলিত বৰ্ষৰ হজ যাত্ৰা কালি আৰম্ভ হৈছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 2,569 গৰাকী যাত্ৰীয়ে এইবাৰ হজ যাত্ৰা কৰিছে। ইয়াৰ ভিতৰত 1,763 গৰাকী পুৰুষ আৰু 806 গৰাকী মহিলা হজ যাত্ৰী আছে। উত্তৰ পূব হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুৰ জামানে জানিবলৈ দিয়া অনুযায়ী কালিৰে পৰা 21 এপ্ৰিললৈ পৰ্যায়ক্ৰমে এইসকল যাত্ৰী মক্কা আৰু মদিনালৈ যাব। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি অসম সত্ৰ মহাসভাৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত ধুবুৰী জিলাৰ গোলকগঞ্জৰ সত্ৰশালৰ ৰামৰায় কুটিৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানীয়ে সংস্কৃত ভাষাত ৰচনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী গ্ৰন্থ উন্মোচন কৰা হ'ব। অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে এই কথা জানিবলৈ দিয়ে। গ্ৰন্থখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ জগদীশ শৰ্মাই উন্মোচন কৰিব। একেৰাহে পাঁচ বছৰ ধৰি স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ পাছত এইবেলি বাৰিষা উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসমৰ ঠাই বিশেষে স্বাভাৱিকতকৈ অধিক আৰু কোনো কোনো ঠাইত কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে এইবাৰ বাৰিষা ৰাজ্যৰ পশ্চিম অংশৰ বেছিভাগ ঠাইতে যথেষ্ট বৰষুণ হ'ব পাৰে। অৱশ্যে পূব অসমত বৰষুণৰ ঘাটি হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামতো স্বাভাৱিকতকৈ কম বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক 10 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 194 ৰাণ সংগ্ৰহ কৰে। হায়দৰাবাদৰ হৈ অভিষেক শৰ্মা আৰু হেনৰিক ক্লাছেনে 59 ৰাণ কৰে। চেন্নাইৰ অঞ্চুল কম্বুজ আৰু জেমি অভাৰটনে 3টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে 20 অভাৰত 8টা উইকেট হেৰুৱায় 184 ৰাণহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ ঈশান মালিংগাই 3টা উইকেট দখল কৰে। মালিংগাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 6 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 176 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত অতিক্ৰম কৰে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। কলকাতাৰ ইডেন গাৰ্ডেনছত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়ক গৃহীত কৰাত ব্যৰ্থ হোৱাৰ পিছদিনা প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণ। গুৱাহাটী উচ্চ ন্যায়ালয়ে 2007 চনৰ অভিভাৱক আৰু জ্যেষ্ঠ নাগৰিকৰ কল্যাণ আইন অনুসৰি বৃদ্ধাশ্ৰম স্থাপন কৰাত ব্যৰ্থ হোৱা সন্দৰ্ভত অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ পৰা স্পষ্ট উত্তৰ বিচাৰি দিয়া ৰায়দান, ৰুণিহাটাৰ আইন শৃংখলাজনিত পৰিস্থিতি আৰু পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাক লৈ বিৰোধীক সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণ সম্পৰ্কীয় এটা বাতৰি মহিলা সমাজক ক্ষমা খুজিলে মোদীয়ে শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া প্ৰতিদিন, দি আছাম ট্ৰিবিউন, দ্য ছেণ্টিনেল, আমাৰ অসম, অসমীয়া খবৰ, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব বিজেপিয়ে শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে দিলীপ শইকীয়াই কালি দিল্লীৰ এখন সংবাদমেলত কৰা মন্তব্য গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰৰ মৰগীয়া বানচ 2% বৃদ্ধিৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। হৰমুজ প্ৰণালী পুনৰ বন্ধ হোৱা সন্দৰ্ভত এটা বাতৰি আমাৰ অসম কাকতে, আশা যোগাই পুনৰ বন্ধ হৈ গল হৰমুজ, ভাৰতীয় তেল টেংকাৰলৈ গুলীবৃষ্টি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে ৰুণিখাটাৰ ঘটনাৰ আঁৰত জড়িত নিৰ্দিষ্ট ব্যক্তিহে আদিবাসী সমাজ নহয় শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। ৰঙালী বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতে কাকপথাৰত শুকুৰবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাই অঞ্চলটোত শকাকুল পৰিৱেশৰ সৃষ্টি কৰাৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে উত্তপ্ত কাকপথাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। ইৰাণে হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰা বুলি উল্লেখ কৰি দ্য ছেণ্টিনেল কাকতে ইৰাণ ৰি ইম্পোজেছ ষ্ট্ৰেইট অৱ হৰমুজ ব্লকেড ফায়াৰ্ছ অন টেংকাৰ শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া উভতিছো বাতৰিৰ মাজলৈ।
ধন্যবাদ অৰূপ শৰ্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। চৰকাৰে মহিলাৰ বাবে আসন সংৰক্ষণৰ পথত দেখা দিয়া সকলো বাধা দূৰ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ আশ্বাস। সাতদিনীয়া ৰঙালী বিহুৰ আজি ষষ্ঠ দিনটো ৰাজ্যত চেনেহী বিহু বা জীয়ৰী বিহু হিচাপে পালন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 10 ৰাণত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।